وَلَئِنْ أَذَقْنَاهُ نَعْمَاءَ بَعْدَ ضَرَّاءَ مَسَّتْهُ لَيَقُولَنَّ ذَهَبَ السَّيِّئَاتُ عَنِّي إِنَّهُ لَفَرِحٌ فَخُورٌ
আৰু যদি দুখজনে স্পৰ্শ কৰাৰ পিছত আমি তাক সুখৰ সোৱাদ ল'বলৈ দিওঁ তেতিয়া সি অৱশ্যে ক'ব মোৰ পৰা বিপদ আপদ দূৰ হৈছে আৰু তেতিয়া সি উৎফুল্লিত হৈ পৰে আৰু অহংকাৰী হৈ পৰে।